চল্লিশ নং ছবি সাক্য দান কৰা। যীশুৱে সকলো বিশ্বাসীকে যাবলৈ আৰু এই আচৰিত শুভবাৰ্তা সকলোকে শুনাবলৈ আদেশ দিছে, যাতে তেওঁলোকেও পাপ আৰু নৰকৰ পৰা উদ্ধাৰ পাব পাৰে। এই ছবিখনত এজন বিশ্বাসীয়ে যীশুৰ আজ্ঞা পালন কৰি আনৰ আগত শুভবাৰ্তা কোৱা দেখা গৈছে। খ্ৰীষ্টৰ সাক্ষী দিবলৈ ঈশ্বৰৰ পবিত্ৰ আত্মাই আমাক সহায় কৰে। এই ছবিবোৰৰ পুস্তকখনৰ পৰা আপুনি কি শিকিলে তাক আনৰ আগত ব্যাখ্যা কৰিব পাৰে।